এয়া আকাশবাণী বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে মনজিৎ গগৈ। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে ঘানা, ত্ৰিনিদাদ আৰু টবেগো ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আইৰেলেছত উপস্থিত হ'ব। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত কাইলৈ আৰু পৰহিলৈ ব্ৰিকছ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব। মণিপুৰ চৰকাৰে গোষ্ঠী সংঘৰ্ষৰ ফলত গৃহহীন হোৱা শৰণাৰ্থীসকলক পৰ্যায়ক্ৰমে নিজ নিজ গৃহলৈ ঘূৰাই পঠিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ উত্তৰসূৰী নিৰ্বাচন সম্পৰ্কত ভাৰতে কোনো স্থিতি গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছে। আৰু এছবেষ্টন ক্ৰিকেট টেষ্টত ভাৰত তুলনামূলকভাৱে শক্তিশালী স্থিতিত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘানা, ত্ৰিনিদাদ আৰু টবেগো ভ্ৰমণ সামৰি আজি আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আইৰেছত উপস্থিত হ'ব। গ্লোবেল ছাউথৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাই প্ৰধানমন্ত্ৰী মোদীৰ এই পাঁচদেশীয় ভ্ৰমণৰ মূল লক্ষ্য। আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইৰ আমন্ত্ৰণ মৰ্মে দেশখন ভ্ৰমণলৈ যোৱা মোদীয়ে আজি প্ৰথম দিনা দেশখনৰ স্বাধীনতা সংগ্ৰামী তথা জাতীয় নায়ক জেনেৰেল জছে ডি ছান মাৰ্টিনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাব। এই অনুষ্ঠানৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীক দেশখনলৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে শ্ৰীমোদীয়ে এখন প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই আয়োজন কৰা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে আইকনিক ক্লাব বোকাছ জুনিয়ৰ্ছ ফুটবল ষ্টেডিয়াম পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এই আৰ্জেণ্টিনা ভ্ৰমণে দেশ দুখনৰ মাজত কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য আৰু ঔষধ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, আন্তঃগাঁথনি, খনি আৰু খনিজ সম্পদ, কৃষি আৰু খাদ্য সুৰক্ষা, সেউজ শক্তি, ডিজিটেল উদ্ভাৱন, দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, জনসংযোগ আদি ক্ষেত্ৰসমূহত সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে আৰ্জেণ্টিনা ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আৰু পৰহিলৈ ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত আয়োজিত ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ব্ৰাজিল ভ্ৰমণকালত তেওঁ দেশখনৰ ব্ৰাছিলিয়াত ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ সৈতে বৈঠকত মিলিত হ'ব। প্ৰায় ছয় দশকৰ মূৰত দেশখন ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদী হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে ব্ৰিকছ শীৰ্ষ সন্মিলনৰ অৱসৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাগৰাকীও বিশ্বনেতাৰ সৈতে মিলিত হ'ব। ব্ৰাজিল ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে সেই দেশৰ শীৰ্ষ উদ্যোগ আৰু ব্যৱসায়িক সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতেও মিলিত হ'ব। উল্লেখযোগ্য যে উৎসৱ আৰু ফুটবল প্ৰেমীৰূপে পৰিচিত ৰিঅ' ডি জেনেৰিঅ'ত এইবাৰ সপ্তদশ ব্ৰিকছ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব। মিউজিয়াম অব মডাৰ্ণ আৰ্টত অনুষ্ঠিত হ'বলগীয়া এই শীৰ্ষ সন্মিলনত মুঠ দহখন সদস্য ৰাষ্ট্ৰ ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিঅপিয়া, ইৰাণ, ছৌদি আৰব আৰু সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰৰ লগতে বলিভিয়া, কিউবা, কাজাখাস্তান, উজবেকিস্তান, মালয়েছিয়া আৰু ভিয়েটনামে সহযোগী ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিব। ব্ৰিকছত অন্তৰ্ভুক্ত দেশসমূহে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ 39% আৰু বিশ্ব বাণিজ্যৰ 23% স্থান অধিকাৰ কৰি আছে। ব্ৰিকছৰ দেশসমূহে বিশ্ব বাণিজ্যৰ 24% প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছে আৰু সদস্য ৰাষ্ট্ৰসমূহে বিশ্বৰ 43% খাৰুৱা তেল উৎপাদন কৰে। ব্ৰাজিলৰ অধ্যক্ষতাৰ এইবাৰ এই শীৰ্ষ সন্মিলনত বিশ্বজনীন স্বাস্থ্য, বাণিজ্য, বিনিয়োগ আৰু বিত্ত ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন, কৃত্ৰিম বুদ্ধিমত্তা, সুশাসন, ভূপাক্ষিক শান্তি, সুস্থিৰতা আৰু নিৰাপত্তাক মূল বিষয়বস্তুৰূপে আলোচনা কৰা হ'ব। পৰৱৰ্তী ব্ৰিকছ শীৰ্ষ সন্মিলনত ভাৰতে অধ্যক্ষতা কৰিব। ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনত থকা প্ৰায় 350টা আশ্ৰয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে 2023 চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্ৰয় শিবিৰসমূহত থকা লোকসকলক এই মাহৰ পৰাই 3টা পৰ্যায়ত বিকল্প স্থানত সংস্থাপিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে কৰা কেইবালানিও আলোচনাৰ অন্তত আশ্ৰয় শিবিৰসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা 62,000ৰ পৰা 57,000লৈ হ্ৰাস পাইছে বুলি শ্ৰীসিঙে জানিবলৈ দিয়ে। চুৰাজানপুৰ, কাংপকপি জিলাত থকা প্ৰায় 8,000 শৰণাৰ্থীক প্ৰথম পৰ্যায়ত এই মাহৰ ভিতৰতে স্বগৃহলৈ ঘূৰাই পঠিওৱা হ'ব। প্ৰতিটো পৰিয়ালকে নিজ নিজ বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে 3,00,000 টকাকৈ আগবঢ়াব বুলিও মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে নিৰাপত্তা বাহিনীয়ে যোৱা 3 জুলাইৰ নিশাৰ পৰা 4 জুলাইৰ পুৱালৈকে মণিপুৰৰ বিভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আছাম ৰাইফলছ আৰু সেনাবাহিনীয়ে টেনোপাল, কাংপকপি, চান্দেল আৰু চুৰাচান্দপুৰ জিলাত অভিযান চলাই 203টা বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। ইয়াৰে ভিতৰত 21টা ইনচাচ ৰাইফল, 11টা AK শ্ৰেণীৰ ৰাইফল, 26টা SLR, 2টা স্নাইপাৰ ৰাইফল, 17টা .303 ৰাইফল, 2টা 51mm মৰ্টাৰ আৰু 30টা IED আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মনজিত গগৈৰ পৰা।
অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষৰ সময়ত চীনে পাকিস্তানক পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰিছিল। স্থলসেনা বাহিনীৰ উপ সেনাধ্যক্ষ ৰাহুল আৰ সিঙে কালি নতুন দিল্লীত ফিকিয়ে আয়োজন কৰা এখন সন্মিলনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে 4-দিনীয়া সংঘৰ্ষৰ সময়ত পাকিস্তানে চীনৰ পৰা ধাৰে লোৱা ছুৰী ব্যৱহাৰৰ সদৃশ ঘটনা ঘটিছিল। যদিও এই সংঘৰ্ষত পাকিস্তান ভাৰতৰ প্ৰতিদ্বন্দ্বী আছিল, তৎসত্বেও চীনে তেওঁলোকৰ বিভিন্ন যুদ্ধ সঁজুলিৰ কাৰ্যকৰিতা প্ৰমাণৰ বাবে এই সংঘৰ্ষক ব্যৱহাৰ কৰিছিল। তদুপৰি তুৰস্কয়ো পাকিস্তানক বহু ক্ষেত্ৰত সহায় কৰিছিল। তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ উত্তৰসূৰী নিৰ্বাচন সম্পৰ্কত ভাৰতে কোনো স্থিতি গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কালি নতুন দিল্লীত এই কথা প্ৰকাশ কৰি কয় যে ভাৰতে কোনো ধৰ্মীয় পৰম্পৰা আৰু বিশ্বাসৰ ক্ষেত্ৰত কেতিয়াও হস্তক্ষেপ নকৰে। তেওঁ কয় যে ভাৰতীয় সংবিধানে দিয়া ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ প্ৰতি ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখপাত্ৰগৰাকীয়ে কয় যে ধৰ্মগুৰু দালাই লামাৰ উত্তৰসূৰী সম্পৰ্কত বিভিন্ন মাধ্যমত ওলাই থকা কেতবোৰ বাতৰিৰ প্ৰতি ভাৰত চৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈছে। তেওঁ স্পষ্ট কৰি দিয়ে যে তিব্বতীয় বৌদ্ধ ধৰ্মীয় সংস্থাই এই ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া তেওঁলোকৰ নিজস্ব সিদ্ধান্ত হ'ব। এছবেষ্টন টেষ্টৰ 3য় দিনৰ সামৰণিত ভাৰত তুলনামূলকভাৱে শক্তিশালী স্থিতিত উপনীত হৈছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ বাবে অনুষ্ঠিত টেষ্ট মেটছখনৰ কালি 3য় দিনা ইংলেণ্ডে প্ৰথম ইনিংছত 407 ৰাণত আটাইকেইটা উইকেট হেৰুওৱাত আলহী দলটোৱে প্ৰথম ইনিংছত 180 ৰাণৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে। ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনান্তত 1 উইকেটৰ বিনিময়ত 64 ৰাণ সংগ্ৰহ কৰে। খেলখনৰ 2টা দিন বাকী থকা অৱস্থাত দ্বিতীয় ইনিংছৰ 9টা উইকেট বাকী থকা অৱস্থাত ভাৰত সামগ্ৰিকভাৱে ইংলেণ্ডতকৈ 244 ৰাণত আগবাঢ়ি আছে। ইংলেণ্ডৰ প্ৰথম ইনিংছত দলটোৰ উইকেট ৰক্ষক জেমি স্মিথ আৰু হেৰি ব্ৰুকছৰ যুটীয়ে 6ষ্ঠ উইকেটৰ যুটীত অভিলেখ সংখ্যক 303 ৰাণ যোগ দি দলটোক ফলোৱনৰ পৰা ৰক্ষা কৰে। স্মিথে অপৰাজিত 184 ৰাণ সংগ্ৰহ কৰে। হেৰি ব্ৰুকছ 158 ৰাণত আউট হয়। ভাৰতৰ হৈ মহম্মদ ছিৰাজে 6টা আৰু আকাশদ্বীপে 4টা উইকেট দখল কৰে। দ্বিতীয় ইনিংছত ভাৰতে যশস্বী জয়ছৱালৰ উইকেট হেৰুৱাইছে। KL ৰাহুলে 28 ৰাণ আৰু কৰুণ নায়াৰে 7 ৰাণ কৰি বেট ধৰি আছে। মহিলাৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 3য়খন মেটছত কালি নিশা লণ্ডনত আয়োজক ইংলেণ্ডে ভাৰতক 5 ৰাণত পৰাস্ত কৰে। খেলখনত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 166 ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰথমে বেট ধৰি ইংলেণ্ডে 9টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত 171 ৰাণ সংগ্ৰহ কৰিছিল। ছোফিয়া ডাংকলিয়ে 53টা বলত 75 ৰাণ আৰু ৱায়াত হজ্জে 42টা বলত 66 ৰাণ সংগ্ৰহ কৰে। আয়োজক দলটোৰ হৈ লৰেন ফিলাৰে 2টা উইকেট দখল কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই 49টা বলত 56 ৰাণ সংগ্ৰহ কৰে। অৰুন্ধতি ৰেড্ডী আৰু দীপ্তি শৰ্মাই 3টাকৈ উইকেট দখল কৰে। ছোফিয়া ডাংকলিক শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। ঘানা, ত্ৰিনিদাদ আৰু টবেগো ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আইৰেছত উপস্থিত হ'ব। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত কাইলৈ আৰু পৰহিলৈ ব্ৰিকছ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব। মণিপুৰ চৰকাৰে গোষ্ঠী সংঘৰ্ষৰ ফলত গৃহহীন হোৱা শৰণাৰ্থীসকলক পৰ্যায়ক্ৰমে নিজ নিজ গৃহলৈ ঘূৰাই পঠিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ উত্তৰসূৰী নিৰ্বাচন সম্পৰ্কত ভাৰতে কোনো স্থিতি গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছে। আৰু এছবেষ্টন ক্ৰিকেট টেষ্টত ভাৰত তুলনামূলকভাৱে শক্তিশালী স্থিতিত উপনীত হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।